প্ৰথম চমুৱেল 31 অধ্যায়। চৌল আৰু তেওঁৰ পুত্ৰসকল মৃত্যু। পাছত পলেষ্টিয়াসকলে ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ কৰিলে। তাতে ইজৰাইল লোকসকল ফিলিষ্টিয়াসকলৰ সন্মুখৰ পৰা পলাল আৰু গিলবোৱা পৰ্বতত বহুত লোক মৰিল। পলেষ্টিয়াসকলে চৌল আৰু তেওঁৰ পুত্ৰসকলৰ নিচেই ওচৰলৈ খেদি গ'ল। তাতে ফিলিষ্টিয়াসকলে তেওঁ পুত্ৰ জোনাৰ্থন, অবিনাদব আৰু মলকিচুৱাক বধ কৰিলে। চৌলৰ বিৰুদ্ধে ঘোৰ যুদ্ধ হ'ল আৰু ধনুৰ্ধৰসকলে তেওঁক আগুৰি ধৰিলে। তাতে তেওঁ ধনুৰ্ধৰসকলৰ আগত অতিশয় ত্ৰাসযুক্ত হ'ল। তেতিয়া চৌলে নিজৰ অস্ত্ৰবাহকক ক'লে, তোৰ তৰোৱাল ফাকৰ পৰা উলিয়াই ল আৰু তাৰে মোক সৰকি যোৱাকৈ খোজ, নহ'লে অচুন্নতসকলে আহি সৰকি যোৱাকৈ মোক খুচিব আৰু মোক অপমান কৰিব। কিন্তু তেওঁ অস্ত্ৰবাহকে অতিশয় ভয় পোৱাৰ কাৰণে মান্তি নহ'ল। এইকাৰণে চৌলে নিজৰ তৰোৱাল উলিয়াই ল'লে আৰু তাৰে ওপৰত তেওঁ পৰিল। তাতে তেওঁ অস্ত্ৰবাহকে যেতিয়া দেখিলে যে চৌল মৰিল, তেতিয়া তেওঁ একেদৰে নিজৰ তৰোৱালত পৰিল আৰু তেওঁৰে সৈতে তেওঁ মৰিল। এইদৰে একেদিনাই চৌল, তেওঁৰ অস্ত্ৰবাহক আৰু তেওঁ তিনিজন পুত্ৰ একেলগে মৰিল। পাছত যেতিয়া উপত্যকাত থকা আৰু জৰ্দনৰ সিটো পাৰত থকা লোকসকলে দেখিলে যে ইজৰাইলী লোকসকল পলাল আৰু চৌলৰ লগতে তেওঁ পুত্ৰসকল মৰিল, তেতিয়া তেওঁলোকো নগৰবোৰ এৰি পলাই গ'ল। তাতে পলেষ্টিয়াসকলে আহি সেই ঠাইবোৰত বাস কৰিব ধৰিলে। পাছদিনা যেতিয়া পলেষ্টিয়াসকলে মৃত লোকসকলৰ পোছাকবোৰ খুলি নিবলৈ আহিল, তেতিয়া তেওঁলোকে দেখিলে যে গিলবোৱা পৰ্বতত চৌল আৰু তেওঁ তিনিজন পুত্ৰ পৰি আছে। পাছত তেওঁলোকে তেওঁ মূৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল'লে। তাৰ পাছত পলেষ্টিয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও সেই খবৰ পঠিয়ালে। সিহঁতে তেওঁ সাজ অস্তাৰেত দেৱীৰ মন্দিৰত ৰাখিলে আৰু তেওঁ হৰিটো বৈতচানৰ গড়ত আঁৰি থলে। পলেষ্টিয়াসকলে চৌললৈ কৰা এই কৰ্মৰ বাতৰি যেতিয়া জাবেচ গিলিয়ত নিবাসীসকলে শুনিলে, তেতিয়া তেওঁলোকৰ যুঁজাৰু লোকসকল উঠি আহিল আৰু গোটেই ৰাতি গৈ চৌল আৰু তেওঁ পুত্ৰসকলৰ শৱবোৰ বৈতচানৰ গড়ৰ পৰা নমাই জাবেচলৈ লৈ গ'ল। পাছত তেওঁলোকে তাতে সেইবোৰ পুৰিলে। তেওঁলোকৰ অস্থিবোৰ লৈ জাবেচত থকা ঝাউ গছজোপাৰ তলত পুতি থলে আৰু 7 দিন লঘোণ দিলে।